এয়া আকাশবাণী বাতৰিৰ সৈতে মই দলিদেৱী আৰু মোৰ সৈতে আছে পৱন কুমাৰ দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু নতুন ৰূপত সজাই তোলা বতৰ আধাৰিত শস্য বীমা আঁচনি 2025-26 বিত্তীয় বৰ্ষ পৰ্যন্ত অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। চৰকাৰে ডাই এমনিয়াম ফচফেট সাৰৰ ক্ষেত্ৰত পৰিপুষ্টি আধাৰিত ৰাজসাহায্য প্ৰতি মেট্ৰিক টনত 3,500 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰত আৰু পাকিস্তানে আজি কূটনৈতিক মাধ্যমেৰে পৰস্পৰৰ জিম্মাত থকা অসামৰিক কয়েদী আৰু মাছমৰীয়াসকলৰ তালিকা বিনিময় কৰে। অহা 15 জানুৱাৰীত থলুৱাভাৱে নিৰ্মিত নীলগিৰি, চুৰট আৰু ৱাক্সিৰ নামৰ 3খন যুদ্ধ জাহাজক সেনাবাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব আৰু ডিচেম্বৰত দেশত 1,76,000 কোটি টকাৰ সামগ্ৰী আৰু সেৱা কৰ সংগৃহীত হয়। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু নতুন ৰূপত সজাই তোলা বতৰ আধাৰিত শস্য বীমা আঁচনি 2025-26 বিত্তীয় বৰ্ষ পৰ্যন্ত অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনিৰ বাবে আবণ্টিত ধনৰ পৰিমাণ 59,515 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। শ্ৰীবৈষ্ণৱে কয় যে এই আঁচনিৰ অধীনত বীমাৰ সুবিধা গ্ৰহণ কৰা খেতিয়কসকলৰ 88% ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ আৰু ইয়াৰে 57% অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ। বিগত 8 বছৰত আঁচনিখনৰ অধীনত খেতিয়কসকলক 1,70,000 কোটিৰো অধিক ধনৰাশি প্ৰদান কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবৈষ্ণৱে লগতে মন্ত্ৰীসভাৰ 2025 বৰ্ষৰ প্ৰথমখন বৈঠক খেতিয়কসকলৰ নামত উৎসৰ্গিত বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীসভাই ডাই এমনিয়াম ফচফেট সাৰৰ ক্ষেত্ৰত পৰিপুষ্টি আধাৰিত ৰাজসাহায্য প্ৰতি মেট্ৰিক টনত 3,500 টকালৈ বৃদ্ধিত অনুমোদন দিছে। ইয়াৰ ফলত খেতিয়কসকলে বহনক্ষম মূল্যত ডাই এমনিয়াম ফচফেট সাৰ লাভ কৰিবলৈ সমৰ্থ হ'ব। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে খেতিয়কসকলে 50 কিলোগ্ৰাম ওজনৰ প্ৰতি বেগত 1,350 টকা দৰত এই সাৰ লাভ কৰিব। এই সাৰৰ ৰাজসাহায্যৰ বাবদ আনুমানিক 3,850 কোটি টকাৰ প্ৰয়োজন হ'ব। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত বোজা বহন কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। ভাৰত আৰু পাকিস্তানে আজি কূটনৈতিক মাধ্যমেৰে পৰস্পৰৰ জিম্মাত থকা অসামৰিক কয়েদী আৰু মাছমৰীয়াসকলৰ তালিকা বিনিময় কৰে। 2008 চনত স্বাক্ষৰিত দূতাবাসৰ সৈতে যোগাযোগ ৰক্ষাৰ দ্বিপাক্ষিক চুক্তিৰ অধীনত প্ৰতিবছৰে 1 জানুৱাৰী আৰু 1 জুলাইত এই তালিকাৰ আদান প্ৰদান কৰা হয়। বিদেশ মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে ভাৰতে ইয়াৰ জিম্মাত থকা পাকিস্তানৰ 381 গৰাকী কয়েদী আৰু 81গৰাকী মাছমৰীয়াৰ নাম সদৰি কৰিছে। একেদৰে পাকিস্তানে দেশখনৰ জিম্মাত থকা ভাৰতৰ 49গৰাকী অসামৰিক কয়েদী আৰু 217গৰাকী মাছমৰীয়াৰ তালিকা অৰ্পণ কৰিছে। ভাৰতে পাকিস্তানৰ জিম্মাত থকা কয়েদী আৰু মাছমৰীয়াৰ লগতে নিখোজ হৈ থকা ভাৰতীয় প্ৰতিৰক্ষা কৰ্মীসকলক শীঘ্ৰে মোকলাই দিবলৈ আহ্বান জনাইছে। ভাৰতে লগতে শাস্তিৰ ম্যাদ সম্পূৰ্ণ কৰা 183গৰাকী ভাৰতীয় মাছমৰীয়া আৰু অসামৰিক কয়েদীক শীঘ্ৰে স্বদেশলৈ ঘূৰাই পঠাবলৈ পাকিস্তানক কৈছে। পাকিস্তানক দেশখনৰ জিম্মাত থকা ভাৰতৰ 18গৰাকী অসামৰিক কয়েদী আৰু মাছমৰীয়াক দূতাবাসৰ সৈতে যোগাযোগ কৰাৰ সুবিধা প্ৰদান কৰিবলৈ কোৱা হৈছে বুলি বিদেশ মন্ত্ৰালয়ে জানিবলৈ দিছে। বাণিজ্যিক ৰন্ধন গেছৰ দাম 14.50 টকা হ্ৰাস কৰা হৈছে। সেই অনুসৰি 19 কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰটোৰ দাম এতিয়া নতুন দিল্লীত 1,804 টকা, মুম্বাইত 1,756 টকা, কলকাতাত 1,911 টকা আৰু চেন্নাইত 1,966 টকা হ'ব। অৱশ্যে ঘৰুৱা ৰন্ধন কাৰ্যত ব্যৱহৃত 14 কিলো 200 গ্ৰাম ওজনৰ চিলিণ্ডাৰৰ দাম অপৰিৱৰ্তিত হৈ থাকিব। আনহাতে জেট ইন্ধন বা বিমান পৰিবহণৰ টাৰ্বাইন ইন্ধনৰ মূল্য নতুন দিল্লীত 1.5% হ্ৰাস কৰা হৈছে। সেই অনুসৰি এই ইন্ধনৰ মূল্য প্ৰতি কিলোলিটাৰত 1,401.37 টকা হ'ব। মুম্বাইত এই ইন্ধনৰ মূল্য 85,861 টকাৰ পৰা 84,511 টকালৈ হ্ৰাস হৈছে। উল্লেখযোগ্য যে ইন্ধনৰ আন্তঃৰাষ্ট্ৰীয় মূল্য মানৰ গড় আৰু বিদেশী বিনিয়োগৰ হাৰৰ ওপৰত ভিত্তি কৰি ভাৰতীয় তেল নিগম, ভাৰত পেট্ৰলিয়াম নিগম লিমিটেড আৰু হিন্দুস্তান পেট্ৰলিয়াম নিগম লিমিটেডে প্ৰতি মাহৰ 1 তাৰিখে বিমান পৰিবহণৰ টাৰ্বাইন ইন্ধন তথা ৰন্ধন গেছৰ মূল্য সংশোধন কৰে। আম আদমী পাৰ্টীয়ে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা নাই বুলি বিজেপিয়ে অভিযোগ তুলিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ মুখপাত্ৰ ডঃ সুধাংশু ত্ৰিবেদীয়ে কয় যে আম আদমী পাৰ্টীয়ে আৱৰ্জনাৰ দম পৰিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও দিল্লীত আৱৰ্জনাৰ দমৰ উচ্চতা 8 মিটাৰ বৃদ্ধিহে পাইছে। গ্ৰীষ্মকালত দিল্লীৰ ভালেমান এলেকাত পানীৰ নাটনি হোৱা বুলিও তেওঁ অভিযোগ তোলে। ডঃ ত্ৰিবেদীয়ে কয় যে সাম্প্ৰতিক ৰাজনীতিত সকলো ৰাজনৈতিক দল বিশ্বাসযোগ্যতাৰ সংকটৰ সন্মুখীন হৈছে। তেওঁ কয় যে বিজেপি আৰু NDA প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই ধাৰণা সলনি কৰিছে আৰু ৰাজনীতিলৈ বিশ্বাসযোগ্যতা আনিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
নৌসেনা বাহিনীয়ে অহা 15 জানুৱাৰীত মুম্বাইস্থিত পোতাশ্ৰয়ত থলুৱাভাৱে নিৰ্মিত নীলগিৰি, চুৰট আৰু ৱাক্সিৰ নামৰ 3খন যুদ্ধ জাহাজক সেনাবাহিনীত অন্তৰ্ভুক্ত কৰিব। ইয়াৰ ফলত নৌসেনা বাহিনীৰ যুদ্ধ প্ৰস্তুতি সুদৃঢ় হ'ব। জাহাজ তিনিখনৰ অন্তৰ্ভুক্তিয়ে প্ৰতিৰক্ষা, আত্মনিৰ্ভৰশীলতা আৰু থলুৱা জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত দেশৰ অভূতপূৰ্ব প্ৰগতি প্ৰতিফলিত কৰিছে। নীলগিৰি নামৰ জাহাজখনে সহজে ৰাডাৰৰ নিৰীক্ষণলৈ নহাৰ আৰু অত্যাধুনিক সা সুবিধাৰে সুসজ্জিত সুৰত নামৰ যুদ্ধ জাহাজখনৰ আৰ্হি আৰু সামৰ্থ্যৰ দিশৰ পৰা যথেষ্ট উন্নত। অত্যাধুনিক বিমান পৰিবহণ সুবিধাৰে সুসজ্জিত নীলগিৰি আৰু সুৰত জাহাজ দুখনত দিন আৰু নিশাৰ ভাগত চলোৱা অভিযানৰ সময়ত বিভিন্ন ধৰণৰ হেলিকপ্টাৰ সঞ্চালনাৰ সুবিধা আছে। ইপিনে বাক্সিৰ জাহাজখন বিশ্বৰ বহুমুখী ডিজেল বিদ্যুৎ ছাবমেৰিনসমূহৰ ভিতৰত অন্যতম। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যখনৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ সম্পাদকৰ সৈতে মুকলি বাৰ্তালাপত ভাগ লয়। এই বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ চৰকাৰখনৰ কেইবাটাও উল্লেখযোগ্য সফলতাৰ খাতিয়ান দাঙি ধৰে। তেওঁ কয় যে ৰাজ্যখনক সেউজীয়া ইন্ধনযুক্ত ৰাজহুৱা পৰিবহণ খণ্ডলৈ পৰিৱৰ্তন কৰাৰ বাবে তেওঁৰ চৰকাৰে গুৱাহাটী মহানগৰীত চলাচল কৰা বাছসমূহ বৈদ্যুতিক বাছলৈ পৰিৱৰ্তন কৰাৰ আঁচনি গ্ৰহণ কৰিছে। 2026 চনৰ ভিতৰত সেউজীয়া পৰিবহণ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত অসম দেশৰ ষষ্ঠখন ৰাজ্যৰূপে পৰিগণিত হ'ব বুলি ডঃ শৰ্মাই মন্তব্য কৰে। সদ্যসমাপ্ত ভূটান ভ্ৰমণৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভূটানৰ জলশক্তি ব্যৱহাৰ কৰি 120 মেগাৱাট ক্ষমতাসম্পন্ন দুটা জলবিদ্যুৎ প্ৰকল্প অসম চৰকাৰে নিৰ্মাণ কৰাত দেশখনৰ চৰকাৰে অনুমোদন দিয়ে। অসম শক্তি বিতৰণ নিগমে চলিত বিত্তীয় বছৰত 60 কোটি টকা লাভ অৰ্জন কৰিবলৈ সমৰ্থ হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই লাভৰ ধন পৰ্যায়ক্ৰমে গ্ৰাহকসকলক ঘূৰাই দিয়াৰ বাবে ৰাজ্যখনত বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত অহা এপ্ৰিল মাহৰ পৰা 1.5 টকাকৈ আৰু পাছত আৰু 1 টকাকৈ হ্ৰাস কৰাৰ কথা চৰকাৰে বিবেচনা কৰিছে। ৰাজ্য চৰকাৰে অতিৰিক্ত ঋণ লৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ডঃ শৰ্মাই কয় যে ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন সমানুপাতিক হিচাপেহে ৰাজ্য চৰকাৰে ঋণ লৈছে। 2014 চনলৈকে থকা অসম চৰকাৰৰ ঋণ সম্পূৰ্ণৰূপে পৰিশোধ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলে ৰাজ্যখনৰ যিকোনো এটা জনজাতীয় ভাষা শিকাটো বাধ্যতামূলক কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। ডিচেম্বৰত দেশত সংগৃহীত সামগ্ৰী আৰু সেৱাকৰ GST 2023 বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত 7.3% বৃদ্ধি পাই 1,66,000 কোটি টকাৰ অধিক ৰাজহ সংগ্ৰহ কৰা হয়। 2023 চনৰ ডিচেম্বৰত সংগৃহীত GST পৰিমাণ আছিল 1,64,000 কোটি টকা। ডিচেম্বৰত দেশত 32,837 কোটি টকাৰ কেন্দ্ৰীয় GST আৰু 40,499 কোটি টকাৰ ৰাজ্যিক GST সংগৃহীত হয়। ইয়াৰ উপৰি এই সময়ছোৱাত 47,783 কোটি টকাৰ সংহত GST আৰু 11,471 কোটি টকাৰ উপকৰ সংগৃহীত হয়। নৱেম্বৰত মুঠ GST সংগ্ৰহ 8.5% বৃদ্ধি পাই 1,82,000 কোটি টকা হৈছিল। ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক প্ৰতিষ্ঠান আৰু অন্য সুবিধাৰ ওপৰত আক্ৰমণ নিয়ন্ত্ৰণৰ উদ্দেশ্যে সম্পাদিত চুক্তিৰ অধীনত দেশ দুখনে আজি পাৰমাণৱিক কেন্দ্ৰ আৰু সুবিধাৰ তালিকা বিনিময় কৰে। নতুন দিল্লী ইছলামাবাদত কূটনৈতিক মাধ্যমেৰে এই তালিকা বিনিময় কৰা হয়। দুয়োখন দেশে 1988 চনৰ 31 ডিচেম্বৰত এই সন্দৰ্ভত এখন চুক্তি স্বাক্ষৰ কৰিছিল আৰু 1991 চনৰ 27 জানুৱাৰীৰ পৰা এই চুক্তি কাৰ্যকৰী হৈছে। শ্ৰীলংকাৰ নৌসেনা বাহিনীয়ে গ্ৰেপ্তাৰ কৰা 20 জন মাছমৰীয়াক আজি মুকলি কৰি দিয়া হয়। তেওঁলোক কলম্বোৰ পৰা বিমানেৰে আহি চেন্নাই বিমানবন্দৰত উপস্থিত হয়। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ হস্তক্ষেপৰ পৰৱৰ্তী পৰ্যায়ত মাছমৰীয়াকেইজনক মুকলি কৰি দিয়া হয়। উল্লেখযোগ্য যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ শেহতীয়া ভাৰত ভ্ৰমণকালত বিষয়টো আলোচনা কৰা হৈছিল। আন্তঃৰাষ্ট্ৰীয় জলসীমা অতিক্ৰম কৰাৰ বাবে মাছমৰীয়াকেইজনক গ্ৰেপ্তাৰ কৰা হৈছিল। ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত জাৰ্মানীৰ পশ্চিম বাৰ্লিনত দুৰ্বৃত্তৰ চুৰিকাঘাতত বহুকেইগৰাকী লোক আহত হোৱাৰ লগতে 2 গৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনা সন্দৰ্ভত জাৰ্মান আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি আজি পুৱা অঞ্চলটোৰ ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ সন্মুখত এজন দুৰ্বৃত্তই পাৰ হৈ যোৱা লোকসকলক এফালৰ পৰা চুৰিৰে আঘাত কৰি ঘটনাটো সংঘটিত কৰে। শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু নতুন ৰূপত সজাই তোলা বতৰ আধাৰিত শস্য বীমা আঁচনি 2025-26 বিত্তীয় বৰ্ষ পৰ্যন্ত অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। চৰকাৰে ডাই এমনিয়াম ফচফেট সাৰৰ ক্ষেত্ৰত পৰিপুষ্টি আধাৰিত ৰাজসাহাৰ্য প্ৰতি মেট্ৰিক টনত 3,500 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰত আৰু পাকিস্তানে আজি কূটনৈতিক মাধ্যমেৰে পৰস্পৰৰ জিম্মাত থকা অসামৰিক কয়দী আৰু মাছমৰীয়াসকলৰ তালিকা বিনিময় কৰে। অহা 15 জানুৱাৰীত থলুৱাভাৱে নিৰ্মিত নীলগিৰি, সুৰত আৰু বাক্সিৰ নামৰ 3খন যুদ্ধ জাহাজক সেনাবাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব আৰু ডিচেম্বৰত দেশত 1,66,000 কোটি টকাৰ সামগ্ৰী আৰু সেৱাকৰ সংগ্ৰহীত হয়। আৰু ইয়াৰ লগে লগে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।